জিচয়া ঊনৈশ অধ্যায় মিছৰৰ বিষয়ে ভাৱবাণী আৰু ঈশ্বৰৰ ঘোষণা। মিছৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, জিহুৱাই দ্ৰুতগ্ৰামী মেঘত উঠি মিছৰ দেশলৈ আহিছে। তেওঁ সন্মুখত মিছৰৰ মূৰ্তিবোৰ অম্পমান কৰিছে আৰু মিছৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্ৰব্য হৈছে। মই মিছৰীয়াসকলৰ বিৰুদ্ধেই মিছৰীয়াসকলক উচতাম। মানুহে নিজৰ ভাইৰ বিৰুদ্ধে আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব। নগৰবোৰৰ বিৰুদ্ধে নগৰ আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব। মিছৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্বল হ'ব। মই তেওঁলোকৰ মন্ত্ৰ ধ্বংস কৰিম। তাতে তেওঁলোকে মূৰ্তিবোৰ, ভূত পোহা আৰু আত্মজ্ঞানীসকলৰ মন্ত্ৰ চিঞৰিব। বাহিনীসকলৰ প্ৰভু যিহুৱাই কৈছে, মই মিছৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম আৰু এজন পৰাক্ৰমী ৰজাই তেওঁলোকৰ শাসন কৰিব। সমুদ্ৰৰ পানী শুকাই যাব আৰু নদীৰ শুকাই খালি যাব। নদীবোৰ দুৰ্গন্ধযুক্ত হ'ব আৰু মিছৰৰ নদীৰ পানী কমি শুকাই যাব। নল আৰু খাগৰি নিৰ্জীৱ হ'ব। নীল নদীৰ ঘাট আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ'ব আৰু বতাহে উৰুৱাই লৈ যাব। মাছমৰীয়াসকল ক্ৰদন কৰিব আৰু নদীত বৰশী টোপোৱাসকলে বিলাপ কৰিব। তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুখ কৰিব। সন সূতা খনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ'ব। মিছৰীয়া কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ'ব আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব। চুৱনৰ ৰাজকুমাৰসকল সম্পূৰ্ণ মূৰ্খ আৰু ফৰুণৰ সকলোতকৈ জ্ঞানী। পৰামৰ্শৰদাতাসকলৰ মন্ত্ৰণা জ্ঞানশূন্য হ'ব। মই জ্ঞানী লোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান এইবুলি ফৰুণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক'ব পাৰা? তেনেহ'লে তোমালোকৰ জ্ঞানী লোক ক'ত? তেওঁলোকে তোমালোকক কওক আৰু মিছৰৰ বিষয়ে বাহিনীসকলৰ জিহুৱাই কি পৰিকল্পনা কৰিছে সেই বিষয়ে তেওঁলোকে জানক। চুৱনৰ ৰাজকুমাৰসকল মূৰ্খ হ'ল। নুফ নগৰৰ ৰাজকুমাৰসকল প্ৰতাৰিত হ'ল। তেওঁলোকে মিছৰৰ জাতিবোৰৰ চুকৰ শিলস্বৰূপ। তেওঁলোকে মিছৰীয়াসকলক বিপদগামী কৰিলে। জিহুৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকী দিলে। মতলীয়া লোকে বমি কৰি ঢলং পলং কৰাৰ দৰে তেওঁলোকে মিছৰক তেওঁৰ সকলো কাৰ্যত বিপদগামী কৰিলে। মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগৰি তাত কোনো এজনেই মিছৰৰ বাবে একো কৰিব নোৱাৰে। সেইদিনা মিছৰীয়াসকল মহিলাৰ দৰে হ'ব। বাহিনীসকলৰ জিহুৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে তেওঁলোকে কঁপিব আৰু ভয় কৰিব। জিহুদাৰ দেশ মিছৰীয়াসকলৰ আগত ত্ৰাহৰ কাৰণ হ'ব। মিছৰৰ বিৰুদ্ধে বাহিনীসকলৰ জিহুৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব তেতিয়া তেওঁলোকে ভয় কৰিব। সেইদিনা কনানিয়া ভাষা কোৱা আৰু বাহিনীসকলৰ জিহুৱালৈ শপত খোৱা পাঁচখন নগৰ হ'ব। এই পাঁচখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্ৰখ্যাত হ'ব। সেইদিনা মিছৰ দেশৰ মাজত জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী আৰু হিমাত জিহুৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ'ব। সেয়ে মিছৰ দেশত বাহিনীসকলৰ জিহুৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ'ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰীসকলৰ বাবে জিহুৱাৰ আগত কাটৰুক্তি কৰিব তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্ৰাণকৰ্তা আৰু উদ্ধাৰকৰ্তা পঠাব আৰু তেওঁলোকক মুক্ত কৰিব। জিহুৱা মিছৰত জনাজাত হ'ব আৰু সেইদিনা মিছৰীয়াসকলে জিহুৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁ আৰাধনা কৰিব আৰু জিহুৱাৰ উদ্দেশ্যে সংকল্প কৰিব আৰু সিদ্ধও কৰিব। জিহুৱাই মিছৰক পহাৰ কৰিব আৰু পহাৰ কৰি সুস্থ কৰিব। তেওঁলোকে জিহুৱালৈ ঘূৰি আহিব। তাতে তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব। সেইদিনা সেই ঠাইত মিশর দেশৰ পৰা অসুৰলৈকে এটা ৰাজপথ হ'ব। তাতে অসুৰীয়া লোকে মিশৰলৈ আৰু মিশৰীয়া লোকে অসুৰলৈ অহা যোৱা কৰিব, আৰু মিশৰীয়াসকলে অসুৰীয়াসকলৰ সৈতে আৰাধনা কৰিব। সেইদিনা মিশৰ আৰু অসুৰৰ সৈতে ইজৰাইল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্বাদ প্ৰাপ্ত হ'ব। বাহিনীসকলৰ জিহুৱাই তেওঁলোকক আশীৰ্বাদ কৰিব আৰু ক'ব, মোৰ মিশৰীয়া লোকসকল মোৰ হাতে কৰা কাৰ্য অসুৰ আৰু মোৰ আধিপত্য ইজৰাইল আশীৰ্বাদপ্ৰাপ্ত হওক।